এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ সংগীত ক্ষেত্ৰত বৃহৎ শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে অভূতপূৰ্ব ৰূপত শ্ৰদ্ধা জ্ঞাপন কৰিছে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্ৰ গুণমুগ্ধই ভিৰ কৰে। এই বিৰল অভিজ্ঞতা সন্দৰ্ভত আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাই এইদৰে কয়।
অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাবলৈ সৰুসজাই ষ্টেডিয়ামত বীৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। নশ্ৰদেহ সৰুসজালৈ অনাৰ পাৰাই অবিৰাম গতিত ৰাইজৰ সোঁত অব্যাহত আছে সৰুসজাই ষ্টেডিয়ামলৈ। আমি সৰুসজাইত থাকি মাত্ৰ চকুৰে মনালৈকে দেখিছোঁ মাত্ৰ মানুহ আৰু মানুহ। কালি নিশাও অগণন লোকে পুৱতি নিশালৈকে সৰুসজাই ষ্টেডিয়ামত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু বৰ্তমান সময়তো জনতাৰ সোঁত সৰুসজাইলৈ অব্যাহত আছে। বিভিন্ন প্ৰান্তৰ পৰা আহি সকলোৱে প্ৰাণৰ জুবিন গাৰ্গক এবাৰ চাবলৈ ব্যাকুল হৈ পৰিছে। ক্ষন্তেক সময়ৰ পূৰ্বে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যও আহি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে কাইলৈ পুৱা 8 বজাত সৰুসজাইৰ পৰা সোণাপুৰৰ হাতীমুৰা কমাৰকুচিলৈ শেষকৃতৰ বাবে নিয়া হ'ব জুবিন গাৰ্গৰ নশ্বৰদেহ। কিন্তু জনতাৰ ভিৰ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত পুৱা 8 বজাত জুবিনৰ নশ্বৰদেহ উক্ত স্থানলৈ নিয়াটো কিমান দূৰ সম্ভৱ হ'ব তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।
শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্যুত ঘোষণা কৰা ৰাজ্যিক শোক কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি সন্ধিয়া দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত জুবিন গাৰ্গৰ শেষকৃত্য যোৰাবাটৰ সমীপৰ কমাৰকুচিত কাইলৈ সম্পন্ন কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। পৰিয়ালৰ ইচ্ছা অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সেই স্থানতে প্ৰিয় শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰও নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। জনতাৰ শিল্পীগৰাকীৰ চিতাভস্মৰে যোৰহাট জিলাতো এখন সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰাৰ বাবে মন্ত্ৰীসভাই সিদ্ধান্ত লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৱা নিশা কমাৰকুচিৰ নিৰ্ধাৰিত ক্ষেত্ৰ পৰিদৰ্শন কৰে। শিল্পীগৰাকীৰ শেষকৃত্যৰ বাবে এই ঠাইখিনি সাজু কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো কাম কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যিক মৰ্যাদাৰে শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। এই সময়ছোৱাত সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় অন্যান্য প্ৰতিষ্ঠান তথা চৰকাৰৰ কাৰ্যসূচীসমূহ বন্ধ থাকিব। কাইলৈ শেষকৃত্যত হ'বলগীয়া ভিৰৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ 2 বজালৈ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ ৰখা হ'ব। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে তেওঁৰ মৃত্যুৰ বিষয়টো তদন্ত কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ইপিনে ছিংগাপুৰস্থিত ভাৰতৰ উচ্চায়ুক্তই জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দিয়া প্ৰমাণ পত্ৰত পানীত ডুবি শিল্পীগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে। বিটিচি পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে। ভোটকেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটদাতাই নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে শাৰী পতা পৰিলক্ষিত হৈছে। বিটিচিৰ মুঠ 40 সমষ্টিৰ বাবে 3,359 ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি ওদালগুৰি জিলাত 9:30 বজালৈকে 10% অধিক ভোটদান হৈছে। চিৰাং জিলাতো 17% অধিক ভোটদান হৈছে বুলি জানিব পৰা গৈছে। এইবাৰ নিৰ্বাচনত 316 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। 26,58,153 ভোটদাতাই এইসকল প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। উল্লেখযোগ্য যে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়োৱে গয়বাৰী আৰু দোতমা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। বি পি এফৰ মুৰববী তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁও আৰু চিৰাংদুৱাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। বি টি আৰৰ অন্যান্য পৰিষদীয় সমষ্টিৰ লগতে ওদালগুৰি জিলাৰ 10 সমষ্টিৰ ভোটকেন্দ্ৰসমূহতো পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে। ইপিনে চিৰাং জিলাৰ 7 পৰিষদীয় সমষ্টিৰ ভোটকেন্দ্ৰসমূহতো পুৱাৰে পৰা ভোটদাতাই ভোটদান কৰা দেখা গৈছে। বাক্সা জিলাৰ ভোটকেন্দ্ৰসমূহতো ভোটাৰৰ ভিৰ দেখা গৈছে। তামোলপুৰ জিলাৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ সৌৰাগুৰি প্ৰাথমিক বিদ্যালয়ত আজি পুৱাতে বি টি চিৰ মুৰববী প্ৰমোদ বড়োৱে ভোটদান কৰে। বি টি চিৰ প্ৰাক্তন মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰ জিলাৰ দেৱৰগাঁও হাইস্কুলত ভোটদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি এছ টিৰ পৰিৱৰ্তনক পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ বুলি উল্লেখ কৰি কৈছে যে এই ব্যৱস্থাই ভাৰতৰ অৰ্থনীতি শক্তিশালী কৰাৰ লগতে মধ্যবিত্ত যুৱ আৰু গ্ৰাহকসকলক সকাহ দিব। আজি নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা কাৰ্যকৰী হ'বলগীয়া জি এছ টিৰ নতুন সংস্কাৰ সন্দৰ্ভত কালি দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এইদৰে উল্লেখ কৰে। এই নতুন জি এছ টি সংস্কাৰক সঞ্চয় উৎসৱ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ব্যৱস্থাই কৰ ৰাহি কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিব। এই নতুন কৰ সংস্কাৰৰ জৰিয়তে দেশে আত্মনিৰ্ভৰ ভাৰতৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে বুলি তেওঁ লগতে প্ৰকাশ কৰে। আজিৰে পৰা প্ৰযোজ্য হোৱা নতুন জি এছ টিত পূৰ্বৰ 12% আৰু 28% কৰ আঁতৰাই 5% আৰু 18% কৰ আৰোপ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।